খুলেনি?
নাই।
ভাত খালে নাই?
খালো।
মা খুলে নাই? বৌমা
খুলে।
মই এই শিৱসাগৰ থৈ আহিছো এইজাত।
তাক মাকৰ লগত থাকক।
সেইটো সেইটো নামনি ইয়াত আমাৰ মা ভৰিটো ভাঙিলে নহয়।
এতিয়াতো মাকৰে কাম, মাকে হেৰি কৰিব লাগিব।
আপোনাৰ শিৱসাগৰত তই আহি পেলাই তাতে মানে চাহ একাপ খালো আৰু গুচি আহিলো আৰু।
ভালেই কৰিলি।
গাড়ীখন লৈ গুচি আহিলো যোৰহাট। আপোনাৰ এঘণ্টা লাগিলে, এঘণ্টা অহা যোৱা।
শিৱসাগৰ আৰু যোৰহাটনো কি, মাজত মাত্ৰ হাঁহ চৰা ঐ। মই যেতিয়া বাছত যাওঁ নহয় চিঞৰে ন কেনেকে।
সেইবোৰ বহুত আগৰ কথা চাগে ন। তাৰপিছত তাহাঁতৰ হাঁহ চৰাতে ঘৰ, মাকৰ ঘৰতো বৰকটকী ঘৰ, বৰকটকী। মই মিছেছৰ ঘৰতো বৰকটকী, মাকৰ য'ত বিয়া হৈছে মানে হাঁহ চৰাৰ বিয়া হৈছে, বুজিছে নাই?
হাঁহ চৰাৰ পৰা?
হাঁহ চৰাৰ সেই চুৰামণি গাঁৱৰ পৰা বিয়া হৈছে বৰকটকী ঘৰ মানুহজনী। বৰঠাকুৰলৈ বিয়া হৈছে মেটেকা। মই মৃদুল বৰঠাকুৰ আৰু সৰু দেউতা তাহাঁতৰ ঘৰ সেইখন মেটেকা, গোটেইটো বৰঠাকুৰ লাইন সেইটো। কাশ্যপ গোটা আপোনালোকৰ কাশ্যপে ন? আপোনালোকৰ কাশ্যপে আছিলে নেকি?
নহয়, গৰ্গ।
আপোনালোকৰ গৰ্গ আছা? মই পৰাশৰ গোট, পৰাশৰ।
সেইকাৰণে গৰ্গ চোৰৰ বাচ্চা, ই গৰ্গ ঋষি গোত্ৰস্য চোৰৰ বাচ্চা চালা।
তাৰ কথা বাদ দিয়ক না, আপুনি তাৰ কথা কেলে উলিয়াই থাকে?
তাৰ কথা মোৰ এনি টাইম 24/7 তাৰ কথাই মনত আহি থাকে, বুজিছে নাই?
তাৰপিছত সেইজনে কান্দিছে ন আপোনাৰ গাম মাকক, আপুনি কোৱা মতে
নৰ্মেল হৈছে নাই?
নৰ্মেল হৈছে, মই সেইকাৰণে আপুনি
নৰ্মেল হব, খোজ কাঢ়িছে নৰ্মেল হব।
সোনকালে
লগে লগে দুবছৰ, দুবছৰ এবছৰ বাদ দে, শুকাব নাৰী শুকাব দুবছৰত। ধুমধাম শুন, ধুমধাম চোদা চুটি নকৰিবি, খেলা 15 দিনত 14 দিনৰ 15 দিনৰ ভিতৰত এবাৰ কৰিবি বাচ, খেলা খতম। তিথি চাই মাধুর্য প্রতিম সৌরভ
প্রতিম কারোর কন্টেক্ট নাই। শুনক, মো আপনি মো কথা শুনক, মই কোনো রামানুজর কন্টেক্ট নাই। তাহলে নিজে চাকরি করে আছে, অয়েলত চাকরি করলে পয়সা পাই আছে, পাই থাকক ব। আর এইবার মাধুর্য সাধুর্য ফালতো মো এইবার লগা নাই। মো আপনার কেতিয়া কথা কম, মানে গর্গশ্রী গোত্রশ্রী দেব শরমন সেইবিল আপনার গোটর কারণে আপনার ভাই ককায় জীবন ভাই ককায়, গম পাইছে না?
ঠিক আছে,
সেইবোৰ বেছি মাথা মাৰি নাথাকিব, যোনে যি কৈছে জীৱনটো যিকে কৈ থাকক, হেৰি কৰি আছে আমাৰ নিজক।
যা হব যা, মই এখন ভাঙিম ন, মই কৈছো ন, মই ইয়াতে আহিছো এইটো কাৰণে। আৰু এইটো কামটো কৰি থৈ, এইটো কামটো কৰি কোনোবাই যদি বেলেগে কৰে কৰক, যদি কোনোবাই কৰিব নোৱাৰে মই কৰি থৈ যাম। যা
হব, মই ঘৰ আহিছো, যোৰহাট আহিলে আহিব, মা আমাৰ ঘৰত অকলে আছো, আমাৰ ঘৰত থাকিবই, কথা মানে।
ঠিক আছে, হব যা, দেউক লগ পালে কবি মই মনত কৰিছো বুলি।
মই ফোন এটা লগাই দিম, মই গলে
অকলে যাবি, অকলে দেউৰ লগত কথা পাতিবি, মোৰ লগত ফোনটো লগাই দিবি, হব যা? থ, আৰু তাক পাৰিলে পাৰিলে 10-20 টকা দি দিবি।
ভাল হব
যা, থ।